নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাৰ সন্মুখীন 6 লোক আহত, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু বুলি অসম প্ৰদেশ বিজেপিৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ মন্তব্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ ধেমাজিৰ জোনাই সমষ্টিত 3 নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু 3 উপস্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন, আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজিত 2025-26 বৰ্ষৰ ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়ন পুঁজিৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি ডিব্ৰুগড়ত এটা দুৰ্ঘটনাত পতিত হয়। শ্ৰীসোণোৱাল উপজাগাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাত চাবুৱাৰ হাতিয়ালী বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী গৈ থকা অৱস্থাত কনভয়টোৰ এখন গাড়ীয়ে পথৰ দাঁতিত ৰখাই থোৱা আন এখন ব্যক্তিগত বাহনত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাত 2 সাধাৰণ নাগৰিক আহত হোৱাৰ লগতে 4 আৰক্ষী আহত হয়। আহতকেইজনক ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজন বৰ্তমান সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অসম প্ৰদেশ বিজেপি 2026 বিধানসভা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন সংবাদমেলত শ্ৰীবৰুৱাই কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন কৰা হৈছে। তেওঁ লগতে ৰাজ্যজুৰি হ'বলগীয়া দেৱাল লিখন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয় যে কাইলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এই দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা পৰিষদৰ সদস্যকে ধৰি সকলো কাৰ্যকৰী সদস্যই অংশ ল'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলে আজি ধেমাজিৰ জোনাই সমষ্টিত 3 নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু 3 উপস্বাস্থ্যকেন্দ্ৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা উন্নত কৰি তোলাৰ লক্ষ্যৰে 2,43,00,000 টকা ব্যয় সাপেক্ষে এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু উপস্বাস্থ্যকেন্দ্ৰ কেইটাৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত জোনাই, নপামকুলি, চমকং আৰু গালি স্বাস্থ্যকেন্দ্ৰৰ লগতে কাকবাৰী আৰু কদমতল উপস্বাস্থ্যকেন্দ্ৰ আছে। ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সুস্থ অসম গঢ়াৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। স্বাস্থ্যৱান পৰিয়াল স্বাস্থ্যৱান সমাজৰ আধাৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সমাজে এখন শক্তিশালী ৰাজ্য গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি ভালেসংখ্যক চিকিৎসক সৃষ্টি হৈছে আৰু ইয়াৰ জৰিয়তে চিকিৎসকৰ নাটনিৰ সমস্যা প্ৰায় সমাধান হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মচাৰীসকলৰ সমস্যাসমূহো আলোচনাৰ মাধ্যমেৰে সমাধানৰ আশ্বাস দিয়ে।
আজি কুলি বজাৰ অঞ্চলত এক নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা হ'ল। লগতে আজি দিনজোৰা কাৰ্যসূচীত প্ৰায় 6 হস্পিটেলৰ আধাৰশিলা জনাই সমষ্টিত হ'ব। 3 প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু 3 চাব চেণ্টাৰৰ আধাৰশিলা হ'ব। অসমত বৰ্তমান চলিত অৱস্থাত থকা 14 মেডিকেল কলেজৰ পৰা প্ৰত্যেক বছৰ আমি 1700-1800 MBBS ডক্টৰ পাই আছো। মোটামুটি MBBS ডক্টৰৰ নাটনি এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'ব পাৰি আৰু অহা বছৰত স্পেচিয়েলিষ্টৰ নাটনিটো বহুতখিনি কমিব। গোটেই সমাজক স্বাস্থ্যৱান কৰি ৰখা এই দায়িত্ব স্বাস্থ্য বিভাগৰ আছে। চিকিৎসাৰ উপৰিও মানুহ আৰু পৰিয়াল কেনেকে স্বাস্থ্যৱান হৈ থাকে তাৰ ওপৰত স্বাস্থ্য বিভাগে কাম কৰি আছে। এক স্বাস্থ্যৱান পৰিয়াল স্বাস্থ্যৱান সমাজ গঢ়িব পাৰে আৰু স্বাস্থ্যৱান সমাজে স্বাস্থ্যৱান ৰাজ্য গঢ়িব। আৰু মানুহ যেতিয়া স্বাস্থ্যৱান হৈ থাকে মানৱ সম্পদো ভাল হয়, ৰাজ্যৰ বিকাশত এই ডাঙৰ ভূমিকা স্বাস্থ্যৱান সমাজত থাকে।
শ্ৰীসিংঘলে আজি ডিব্ৰুগড় জিলাৰ টিংখাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। এই স্বাস্থ্যকেন্দ্ৰটোত বহিৰোগ কক্ষ, জৰুৰীকালীন কক্ষ, পেথলবিকে ধৰি প্ৰায়বোৰ উন্নতমানৰ সুবিধা উপলব্ধ হ'ব। অসম চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত 2025-26 বৰ্ষৰ ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়ন পুঁজিৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। ধেমাজি, লক্ষীপথাৰ, বিষ্ণুপুৰ, হাতীগড়কে ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰায় 6 টকা ব্যয় সাপেক্ষে মুঠ 13 নতুন পথ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডাঃ পেগুৱে নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দ্বাৰা অনুমোদিত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পথৰ পৰা ফৰেষ্ট গেট বাগিচা সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। তেওঁ লগতে ধেমাজিৰ টেলিজান বুটিকুৰ পথৰ পৰা দেউৰীবিল ষ্টেডিয়াম সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নক অগ্ৰাধিকাৰ দি নিৰ্মাণ কৰিবলৈ লোৱা এই পথসমূহে যাতায়াত সুগম কৰি শিক্ষাৰ্থী খেলুৱৈ তথা জনসাধাৰণক উপকৃত কৰিব বুলি ডাঃ পেগুৱে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। নগাঁও জিলাৰ কলিয়াবৰৰ কৰিতোলত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু দ্বিবাৰ্ষিক অধিৱেশন চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ডঃ শীলা বৰঠাকুৰ ক্ষেত্ৰত আজি তৃতীয় দিনাৰ প্ৰথম মুকলি সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ লগতে পন্নী ৰাণী ডেকা কাকতীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। আজিৰ এই সভাতেই সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মন্ত্ৰী কেশৱ মহন্তক কৰ্মজ্যোতিষ্মান উপাধি প্ৰদান কৰে। ৰাজ্যপাল ৰমেন ডেকাই মাতৃ চম্পাৱতী ডেকাৰ সোঁৱৰণত হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নন্দিতা চলিহালৈ সাৰস্বত সাধনা বঁটা প্ৰদান কৰি আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।
আজি কলিয়াবৰত লেখিকা সমাৰোহৰ সোণালী জয়ন্তী যি সমাৰোহ হৈছে সেই সমাৰোহত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছো। আৰু ইয়াত আহি আৰু আন এটা কথা জানিবলৈ পাই মোৰ যথেষ্ট ভাল লাগিছে, এইটো হল যে নীলিমা দত্ত বাইদেউৰ জন্মস্থান ইয়াত। মই দৰ্শনৰ নীলিমা বাইদেউৰ ডিৰেক্ট ষ্টুডেণ্ট আছিলো গুৱাহাটী বিশ্ববিদ্যালয়ত। আৰু মোৰ মাতৃৰ নামত উইমেন অফ ছাবষ্টেন্স যি মহিলা এটা সাৰাংশ থাকে বা মহিলা থাকে তেওঁলোকক এটা পুৰস্কাৰ দিবলৈ মই যোৱা বুলি 2,00,000 টকা দিছিলো তাৰ ইণ্টাৰেষ্টেৰে প্ৰত্যেক বছৰ দিব, কিন্তু এইবাৰ ইণ্টাৰেষ্টটো পোৱা নাই। এইকাৰণে মই নিজে যি পুৰস্কাৰ সামগ্ৰী আৰু পুৰস্কাৰ টকাটো বাইদেউক দিলোঁ। আৰু এই যে লেখিকা সমাৰোহ সাহিত্যৰ প্ৰতি যি দায়িত্ব আছে সেই দায়িত্ব তেওঁলোকে সদায় খুব ডেডিকেটেডলি কৰি আহিছে, তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ আৰু কলিয়াবৰবাসী ৰাইজকো ধন্যবাদ দিছোঁ। আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। ইংৰাজী নৱবৰ্ষই যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে।
আজিৰ মুকলি সভাতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰতি বছৰে আগবঢ়োৱা কাব্য ভাৰতী নলিনীবালা দেৱী বঁটা, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, লেখিকা সমাৰোহ সাহিত্য বঁটাকে ধৰি 42টাকৈ বঁটা শিক্ষা তথা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষভাৱে সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। এই সভাতে আজি নাট্যকাৰ পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাসকো কৃষ্ণৰায় মেধি নাট্য সাহিত্য শিল্পী বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ নগৰৰ দিখৌ দলঙৰ সমীপত নিৰ্মাণ কৰা চিলাৰায় ভৱনটি উদ্বোধন কৰে। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অৰ্থ সাহায্যৰে প্ৰায় 2,10,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, কোচ ৰাজবংশী উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। যোৰহাট জিলাৰ তিতাবৰৰ বৰচকৈতা চাহ বাগিচাত বনৰীয়া গছৰ গুটি খাই কালি 13টি শিশু চিকিৎসাধীন হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি শিশুকেইটাই মণিচালৰ গুটি সেৱন কৰাৰ বাবে বিষক্ৰিয়া সংঘটিত হয়। শিশুকেইটাক নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়। ইয়াৰে 12টি শিশুক সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে যদিও এটি শিশু বৰ্তমানো চিকিৎসাধীন হৈ আছে। মাজুলীৰ কৰতিপাৰ মিলন নাট্য সমিতিৰ উদ্যোগত আৰু কৰতিপাৰবাসী ৰাইজৰ সহযোগত নাট্য সমিতিৰ প্ৰেক্ষাগৃহত শিক্ষাবিদ হৰেন্দ্ৰনাথ ভৰালীৰ ত্যাগ আৰু আদৰ্শ শীৰ্ষক এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মাজুলীৰ শৈক্ষিক উত্তৰণত বিশিষ্ট ভূমিকা পালন কৰা মাজুলী মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক, কৰতিপাৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শিক্ষাবিদ হৰেন্দ্ৰনাথ ভৰালীৰ পবিত্ৰ সোঁৱৰণত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানখনিৰ সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাৰ সন্মুখীন, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু বুলি অসম প্ৰদেশ বিজেপি নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ মন্তব্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ ধেমাজিৰ জোনাই সমষ্টিত 3খন নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু 3খন উপস্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত 2025-26 বৰ্ষৰ ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়ন পুঁজিৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। এতিয়াৰ বাতৰি ইমানেই।